গীতমালা 115 অধ্যায়। হে যীহোৱা, আমাক নহয়, আমাক নহয়, কিয়নো তোমাৰ নামকহে গৌৰৱান্বিত কৰা, তোমাৰ অসীম প্ৰেম আৰু বিশ্বস্ততাৰ অৰ্থেই কৰা। আন জাতিবোৰে কিয় ক'ব, ক'ত আছে তেওঁলোকৰ ঈশ্বৰ? আমাৰ ঈশ্বৰ হ'লে স্বৰ্গত আছে, তেওঁ যিহকে ইচ্ছা কৰে তাকে কৰে। তেওঁলোকৰ প্ৰতিমাবোৰ হ'লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য। সেইবোৰৰ মুখ আছে কিন্তু কথা ক'ব নোৱাৰে, চকু আছে কিন্তু নেদেখে, কাণ আছে কিন্তু নুশুনে, নাক আছে কিন্তু ঘ্ৰাণ ল'ব নোৱাৰে, হাত আছে কিন্তু চুব নোৱাৰে, ভৰি আছে কিন্তু খোজকাঢ়িব নোৱাৰে, কণ্ঠই একো মাত উলিয়াব নোৱাৰে। যিসকলে সেইবোৰক নিৰ্মাণ কৰে আৰু সেইবোৰত নিৰ্ভয় কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই। হে ইজৰাইল, যীহোৱাত ভৰসা কৰা, তেওঁৱেই তোমালোকৰ সহায় আৰু ঢাল। হে হাৰুণৰ বংশ, যীহোৱাত ভৰসা কৰা, তেওঁৱেই তেওঁলোকৰ সহায় আৰু ঢাল। হে যীহোৱাৰ ভয়কাৰী লোক, যীহোৱাত ভৰসা কৰা, তেওঁৱেই তেওঁলোকৰ সহায় আৰু ঢাল। যীহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্বাদ কৰিব, ইজৰাইলৰ বংশক আশীৰ্বাদ কৰিব, হাৰুণৰ বংশক আশীৰ্বাদ কৰিব। যিসকলে যীহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁৰ আশীৰ্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্বাদ কৰিব। যীহোৱাই তেওঁলোকক বৃদ্ধি কৰক, তোমালোকক আৰু তোমালোকৰ সন্তানসকলক বৃদ্ধি কৰক। যীহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ সৰ্জনকৰ্তা, তেওঁ তোমালোকক আশীৰ্বাদ কৰক। স্বৰ্গ হৈছে যীহোৱাৰেই স্বৰ্গ, কিন্তু পৃথিৱীখন হ'লে তেওঁৰ মনুষ্যক দিলে। মৃত লোকে যীহোৱাৰ প্ৰশংসা নকৰে, যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে। কিন্তু আমি হ'লে যীহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পৰ্যন্ত কৰিম, তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা।